আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ চলাই ভাৰতে সিন্ধুৰ অভিযান আৰম্ভ কৰিছিল যদিও পাকিস্তানৰ আক্ৰোশমূলক প্ৰত্যাক্ৰমণৰ উচিত প্ৰত্যুত্তৰ হিচাপে এই অভিযান অব্যাহত ৰাখিব। প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি আয়োজন কৰা এখন সংবাদমেলত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে সংযতভাৱে চলোৱা এই আক্ৰমণত কোনো অসামৰিক লোক নাইবা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা নাছিল যদিও পাকিস্তানে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত 16 নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলাই নিহত কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানৰ লাহোৰত থকা প্ৰতিৰক্ষা প্ৰণালীৰ ওপৰত আক্ৰমণ কৰি ধবংস কৰিছে বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে যুদ্ধৰ উত্তেজনা সৃষ্টিৰ পৰিৱৰ্তে কেৱল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিছিল। কোনো সন্ত্ৰাসবাদী দেশখনত নাই বুলি পাকিস্তানে দীৰ্ঘদিন ধৰি কৰি অহা দাবী নৎসাত কৰি সীমান্তত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে ধৈৰ্য আৰু সহনশীলতাৰে 65 ধৰি সিন্ধু জলচুক্তি মানি আহিছিল যদিও পাকিস্তানৰ বৰ্বৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত এই চুক্তি ভংগ কৰিবলৈ বাধ্য হৈছে। সমগ্ৰ বিশ্বৰ সকলো ধৰ্মৰ লোকে এই আক্ৰমণক একেমুখে গৰিহণা দিছে বুলিও তেওঁ উল্লেখ কৰে। এই সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেচি আৰু উইং কামাণ্ডাৰ ভৌমিকা সিঙে ভাৰতৰ সুৰক্ষা বাহিনীয়ে পাকিস্তানক দিয়া যোগ্য প্ৰত্যুত্তৰ সম্পৰ্কে অৱগত কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাই প্ৰশংসা কৰিছে। অপাৰেচন সিন্ধুৰ সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ৰাজনৈতিক দলৰ নেতাসকলে এই অভিযানৰ প্ৰতি একেমুখে সমৰ্থন প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰা এই বৈঠকত বহুকেইটা দলৰ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীসিঙে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ 9 সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণৰ সবিশেষ প্ৰকাশ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ সমৰ্থন আগবঢ়ায়। এ আই এম আই এমৰ নেতা আছাদুদ্দিন ৱেছিয়েও এই অভিযানৰ বাবে সশস্ত্ৰ বাহিনী আৰু চৰকাৰৰ শলাগ লয়। ইপিনে অপাৰেচন সিন্দুৰৰ পাছত সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কেতবোৰ ভুৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এনে খবৰক বিশ্বাস নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আৰু বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্ৰায় 90 বিমানৰ সেৱা আজি পুৱা 8 পৰা দিনৰ 2 বাতিল কৰা হয়। ইয়াৰ ভিতৰত 11 আন্তঃৰাষ্ট্ৰীয় আৰু 79 ঘৰুৱা বিমান আছে। ইয়াৰ পূৰ্বে অপাৰেচন সিন্দুৰৰ পৰিপ্ৰেক্ষিতত জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোট বিমানবন্দৰত অহা 10 মেলৈকে সকলো ঘৰুৱা বিমান যাত্ৰা বাতিল কৰা হৈছিল। পঞ্চায়ত নিৰ্বাচনৰ অহা 11 মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ডিব্ৰুগড় জিলাত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ এই প্ৰক্ৰিয়াত নিয়োজিত মাইক্ৰ অবজাৰ্ভাৰ, কাউণ্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ আজি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা পুথিপহৰাল প্ৰেক্ষাগৃহ আৰু মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত আজি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কেইবাগৰাকীও বিশেষজ্ঞ প্ৰশিক্ষকে ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্দৰ্ভত বিষয়াসকলক প্ৰশিক্ষণ দিয়ে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এ পি ডি চি এলৰ ক্ষেত্ৰকৰ্মীসকলৰ কল্যাণ আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ এ পি ডি চি এলৰ অধ্যক্ষ ছৈদাইন আব্বাছিয়ে চেফলাইন পদক্ষেপৰ আজি শুভাৰম্ভ কৰে। ইণ্টেলি স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ সহযোগত আৰম্ভ কৰা চেফলাইন অভিযানৰ আজিৰ অনুষ্ঠানত ইণ্টেলি স্মাৰ্টৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অনিল ৰাৱালো উপস্থিত থাকে। চেফলাইনৰ অংশ হিচাপে লাইনমেনসকলক অনাগত দিনবোৰত সুৰক্ষামূলক প্ৰশিক্ষণ দিয়া হ'ব। উদ্বোধনী কাৰ্যসূচীৰ সময়ত এ পি ডি চি এলৰ অধ্যক্ষ আব্বাছিয়ে লাইনমেনসকলৰ সুৰক্ষা আৰু দৈনন্দিন কাৰ্যকলাপৰ বাবে নিয়মীয়া প্ৰশিক্ষণ, সজাগতা আদি বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি ইণ্টেলি স্মাৰ্টৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া অনিল ৰাৱালে কয় যে আমি প্ৰতিটো কামতে সুৰক্ষা সুনিশ্চিত কৰাত বিশ্বাস কৰোঁ আৰু লাইনমেনসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি আহিছো। আজি আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে জাগিৰোড, ঝাৰগাঁও, চৰাইবাহী, লাহৰীঘাট, মৰিগাঁও, মাজবাট, কলাইগাঁৱৰ 7 মহকুমাৰ প্ৰায় 150 লাইনমেনে অংশগ্ৰহণ কৰে। চলিত বৰ্ষৰ সামৰণিলৈকে প্ৰতিমাহৰ 6 পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলিও এ পি ডি চি এল কৰ্তৃপক্ষই জানিবলৈ দিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05